শ্ৰী অজিত বৰঠাকুৰ সংক্ষিপ্ত বৃত্তান্ত। তেওঁ 1 ডিচেম্বৰ 1961 তাৰিখে জন্মগ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ অসম ন্যায়িক সেৱাৰ গ্ৰেড 3 যোগদান কৰিছিল আৰু আৰম্ভণিতে 3 ডিচেম্বৰ 1988 তাৰিখে শিলচৰত মুন্সিফ তথা ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰে। অসম ন্যায়িক সেৱাৰ গ্ৰেড 2 উন্নীত হোৱাৰ পিছত 25 মে 2001 তাৰিখৰ পৰা 14 নৱেম্বৰ 2005 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপপঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। অসম ন্যায়িক সেৱাৰ তদৰ্থ গ্ৰেড 1 লাভ কৰাৰ পিছত তেওঁ 1 নৱেম্বৰ 2006 তাৰিখে নগাঁৱত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ FTC হিচাপে যোগদান কৰে। তাৰ পিছত 4 ফেব্ৰুৱাৰী 2008 পৰা ন্যায়িক সেৱাৰ 1 গ্ৰেডতে তেওঁ পদৰ নিয়মীয়াকৰণ কৰা হয়। তেওঁ 30 জুন 2008 পৰা 2 ফেব্ৰুৱাৰী 2011 শিৱসাগৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে, 3 ফেব্ৰুৱাৰী 2011 পৰা 2 মাৰ্চ 2012 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক তদাৰক, 7 মাৰ্চ 2012 পৰা 28 জানুৱাৰী 2015 শোণিতপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তেজপুৰ হিচাপে আৰু 2 ফেব্ৰুৱাৰী 2015 পৰা কামৰূপ মেট্ৰ'ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ গুৱাহাটীত সেৱা আগবঢ়াইছিল। 4 ফেব্ৰুৱাৰী 2003 তাৰিখে তেওঁ অসম ন্যায়িক সেৱা গ্ৰেড 1 ছিলেকশ্যন গ্ৰেড লাভ কৰে আৰু 5 ফেব্ৰুৱাৰী 2016 ছুপাৰ টাইম স্কেল জিলা আৰু সত্ৰ ন্যায়াধীশ হয়। 15 নৱেম্বৰ 2016 তাৰিখে তেওঁক অতিৰিক্ত ন্যায়াধীশ আৰু 12 নৱেম্বৰ 2018 তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।